এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত, ওদালগুৰিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ, পহিলা ভাদত ৰাজ্যজুৰি ভকত বৈষ্ণৱৰ হৰিনাম কীৰ্তন, উৰিয়ামঘাটত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত নাগালেণ্ডৰ একাংশ লোকৰ বাধা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৱজাতকৰ মৃত্যু, উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা, আৰু অসম বেডমিণ্টন সন্থাৰ উদ্যোগত অহা 20 আগষ্টৰ পৰা 4খন জিলাত অস্মিতা চিটি বেডমিণ্টন লীগ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে শাসক বিৰোধী সকলো দলে নিজৰ দলীয় ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰিছে। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ওৰাং আৰু ওদালগুৰিত বিজয় সংকল্প সভাত অংশ লয়। বিটিচি পৰিষদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে ডঃ শৰ্মাই ওদালগুৰি জিলাৰ সদৰত আৰু ওৰাং চাহ বাগিচাত দুখনকৈ সভাত অংশ লৈ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। এইবাৰৰ নিৰ্বাচন বিটিআৰৰ ৰাইজৰ বাবে সমস্যাবিহীন, বিকশিত আৰু প্ৰগতিশীল বিটিআৰ গঢ়িবলৈ এটা সুবৰ্ণ সুযোগ বুলি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মন্তব্য কৰে। ৰৌতা, পাঁচনৈ চেৰফাং, ধনশিৰি আৰু ভৈৰৱকুণ্ড সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই এই মাহৰ তৃতীয় সপ্তাহত পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব আৰু দুৰ্গা পূজাৰ আগে আগে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে। কালি বিজনীত বিজনী জিলা বিপিএফৰ উদ্যোগত আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে উলিওৱা সমদলত বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত সুভাইজাৰ, মানক চেৰপাং আৰু থুৰিবাৰী ব্লক বিপিএফৰ কেইবাহাজাৰো সমৰ্থকে অংশগ্ৰহণ কৰে। একেদৰে কংগ্ৰেছ দলে বিটিচিৰ পৰিষদীয় নিৰ্বাচনে সামৰি লোৱা জিলাসমূহত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বাক্সা জিলাত কালি শালবাৰী পৰিষদীয় সমষ্টিৰ চলিকাণ্ডাত বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে। আজি পহিলা ভাদ। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু মহাপুৰুষ দুজনাৰ পুণ্যতিথি পালন কৰা এই পবিত্ৰ মাহটোত হৰিনামৰ ধ্বনিয়ে আধ্যামিক চিন্তা চেতনাৰে আমাক উজ্জীৱিত কৰি ৰাখে বুলি মন্তব্য কৰে। ডঃ শৰ্মাই পহিলা ভাদৰ দিনটোত ৰাজ্যবাসীলৈ শুভেচ্ছা যাচি অসমীয়া সমাজত শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ কামনা কৰে। অসমীয়া বৈষ্ণৱ সমাজত বিশেষ তাৎপৰ্য বহন কৰা এই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰসমূহ আজি পহিলা ভাদ উপলক্ষে নাম প্ৰসংগ, বৰগীত, গুণমালা কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। জিলাখনৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত আজিৰে পৰা মাহজোৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। ভাদ মাহ সন্দৰ্ভত মাজুলীৰ পৰা আমাৰ সংবাদদাতা বিকাশ শইকীয়াৰ আগত এগৰাকী ভকতে এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
আমাৰ আগেলিঙী সত্ৰ অতি পৌৰাণিক সত্ৰ। আমাৰ পুৰুষোত্তম দেউৰ আজ্ঞা বৈ এই সত্ৰ প্ৰতিষ্ঠা হৈছিলে আৰু প্ৰতিষ্ঠা কালৰ পৰাই মাজুলী আগেলিঙী সত্ৰই গোটেই বছৰটোৱেই নাম কীৰ্তন ক্ষতি নকৰে, শুদ্ধ প্ৰসংগ চলি থাকে। সংক্ৰান্তিৰ দিনা প্ৰাতঃ প্ৰসংগ কৰাৰ পাছত আমাৰ গোপিনী নাম আৰম্ভ কৰিলে, গোপিনী নাম শেষ কৰাৰ পাছত ফলৰে বৰগীত প্ৰসংগ কৰিলে, তাৰপিছতে ভকত বৈষ্ণৱসকলে মূল নাম প্ৰসংগ কৰিলে, আকৌ তাৰপাছত আমাৰ ভাগৱত পাঠ হ'ল, গুৰুচৰিত্ৰ পাঠ হ'ল। ইয়াৰ মাজতেই আমি গুৰুজনৰ তিথিত পাতিবৰ কাৰণে ভোজন বাহাৰৰ আশা আখৰা কৰা হৈছিলে আৰু ইয়াৰ পাছতেই আমাৰ গধূলি আকৌ খোলৰ প্ৰসংগ হ'ব, মূল প্ৰসংগ হ'ব, ভাগৱত পাঠ হ'ব। তাৰপিছতেই আমাৰ যুৱক ভকত সকলো মিলি প্ৰায় 40-50 ভকত থিয় হৈ ভোৰতাল বজাই ঘোষা কীৰ্তন গোৱা হয় আৰু পবিত্ৰ ভাদ মাহত 3টা তিথি পৰে। সেই 3 তিথিত গুৰু কীৰ্তনত আমি ভোজন বাহাৰ নাটক কৰোঁ আৰু গোটেই দিনটো আমি নামেৰে সেই দিনটো পালন কৰোঁ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানতো ভাদ মাহ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। একেদৰে বৰপেটাৰ কীৰ্তনঘৰ, যোৰহাট জিলাৰ টিয়কৰ ঐতিহাসিক শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা নামঘৰ, মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ ক্ষেত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰ, ধুবুৰীৰ ঐতিহ্যমণ্ডিত ৰামৰায়কুটি, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰৰ লেটেকু পুখুৰীতো আজিৰে পৰা পবিত্ৰ ভাদ মাহৰ 4 প্ৰসংগীয়া নামৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে পদ্মশ্ৰী সন্মানেৰে সন্মানিত উদ্ভাৱক উদ্ধৱ ভৰালীয়ে আৱিষ্কাৰ কৰা মাহ প্ৰসাদ ধোৱা এটি বিশেষ যন্ত্ৰ এইবাৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ যশস্বী লোকশিল্পী প্ৰয়াত দলিদাসৰ পৰিয়ালে আগবঢ়াইছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি লোকসভাত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025 উত্থাপন কৰে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান অৰ্থাৎ IIM গুৱাহাটীক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানসমূহৰ সূচীত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে এই বিধেয়কখন উত্থাপন কৰা হৈছে। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় মন্ত্ৰীসভাই গুৱাহাটীত IIM স্থাপনৰ বাবে যোৱা 12 আগষ্টত অনুমোদন জনায়। এই প্ৰতিষ্ঠানটো উত্তৰ পূবৰ দ্বিতীয় আৰু দেশৰ 22 সংখ্যক IIM হিচাপে পৰিগণিত হ'ব। এই প্ৰতিষ্ঠানটোৰ নিৰ্মাণত 500 কোটি টকাৰো অধিক ধন ব্যয় কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে সূত্ৰ প্ৰকাশ কৰিছে। এই পদক্ষেপে গুৱাহাটীত উত্তৰ পূবৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। পদ্মশ্ৰী সন্মানেৰে সন্মানিত খ্যাতনামা অস্থিৰোগ বিশেষজ্ঞ ডাঃ বি কে এছ সঞ্জয়ক কেন্দ্ৰীয় চৰকাৰে এইমছ গুৱাহাটীৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। ডাঃ সঞ্জয় এগৰাকী প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ হোৱাৰ উপৰি গৱেষক, শিক্ষাবিদ, লেখক, সুবক্তা, কবি আৰু সমাজকৰ্মী হিচাপেও খ্যাতি অৰ্জন কৰি আহিছে। কেইবাটাও জটিল অস্ত্ৰোপচাৰ, চিকিৎসা বিষয়ক গৱেষণা আৰু সামাজিক ক্ষেত্ৰত কৃতিত্বৰ বাবে তেওঁৰ নাম গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছতো অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে দেশৰ চিকিৎসা, শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত এইমছ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। 2017 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা এইমছ গুৱাহাটীয়ে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্যসেৱা আৰু চিকিৎসা সেৱাৰ উপৰি শিক্ষাৰ্থীসকলক গৱেষণাৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ আৰু ফেচবুক পেজ AIR নিউজ গুৱাহাটী, ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক অনুজল উপমুদ্ৰাৰ পৰা।
অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত জিলা প্ৰশাসন আৰু বন বিভাগে আজি 5খন গাঁৱত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰে যদিও নাগালেণ্ডৰ একাংশ লোকে বাধা প্ৰদান কৰাৰ বাবে এই অভিযান বিঘ্নিত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে এই অভিযান আৰম্ভ কৰাৰ পাছতে প্ৰতিবেশী ৰাজ্যখনৰ একাংশ লোকে বাধা দিয়াক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ড প্ৰশাসনৰ সৈতে হোৱা আলোচনা মৰ্মে সাময়িকভাৱে এই অভিযান বন্ধ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত দুয়োখন ৰাজ্যৰ সীমামূৰীয়া জিলাৰ আয়ুক্তৰ মাজত আলোচনা অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে নগৰ, হাতীডুবি, হালধিবাৰী, দুৰ্গাপুৰ আৰু 1 নম্বৰ মধুপুৰ গাঁৱত আজি প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। এই গাঁওকেইখনৰ 57টা পৰিয়ালে উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাত ন্যায়ালয়ে আজি পৰ্যন্ত তেওঁলোকক সাময়িকভাৱে সকাহ দিছিল। কালি বন বিভাগে পিঠাঘাট অঞ্চলৰ প্ৰায় 300 বিঘা মাটি দখল কৰি তামোলবাৰী স্থাপন কৰা হাৰেশ আলী নামৰ লোকজনৰ তামোলবাৰী কাটি তহিলং কৰে। পিঠাঘাট অঞ্চলত চৰকাৰে বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'য়েও অংশগ্ৰহণ কৰাৰ কথা। ইপিনে বিশ্বনাথ জিলা প্ৰশাসনে জিলাখনৰ ননকে জাপৰিগুৰিৰ 309টা পৰিয়ালে দখল কৰি থকা ভূমি আজি দ্বিতীয় দিনৰ বাবে চলোৱা অভিযানৰ দিনৰ 12 বজাত সামৰণি পৰে। কটকটীয়া নিৰাপত্তাৰ মাজত এই অভিযান চলোৱা হৈছিল যদিও একাংশ উচ্ছেদিত লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অপচেষ্টা চলায়। অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হয়। কালি ভূমিৰ চৰকাৰী জৰীপ নোহোৱা জাপৰিগুৰিৰ 175 বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছিল। উল্লেখযোগ্য যে যোৱা 2 আগষ্টত অঞ্চলটোৰ 309টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰি তেওঁলোকক 15 দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটো 4টা মণ্ডলত ভাগ কৰা হৈছে। 2টা মণ্ডলত 1জনকৈ অতিৰিক্ত আয়ুক্তক নিয়োগ কৰা হৈছে। তদুপৰি 6জনকৈ কাৰ্যবাহী দণ্ডাধীশো নিয়োগ কৰা হৈছে। নগাঁও জিলা প্ৰশাসনে অহা মাহৰ প্ৰথম সপ্তাহত জিলাখনত দখলকাৰীৰ কবলত থকা 19,709 বিঘা ভূমিত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। জিলাখনৰ আয়ুক্তই এই ভূমিত বসবাস কৰি থকা লোকসকলক অঞ্চলটোৰ পৰা আঁতৰি যাবলৈ আহ্বান জনাইছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা ICU-ত বিচনাৰ পৰা পৰি কালি এটি নৱজাতকৰ মৃত্যু হোৱাৰ লগতে আন এটি নৱজাতক গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে কালি বিয়লি এটি নৱজাতক বিচনাৰ পৰা পৰি যোৱাৰ লগতে আন এটি ফটোথেৰাপী মেচিনত ওলমি ৰয়। এগৰাকী মহিলাই এই ঘটনা প্ৰত্যক্ষ কৰি দায়িত্বত থকা চিকিৎসক আৰু নাৰ্ছক খবৰ দিয়াত দুয়োটা নৱজাতককে উদ্ধাৰ কৰা হয় যদিও এটি শিশুৰ মৃত্যু হয়। মৃত শিশুটিৰ যোৱা 15 আগষ্টত হাস্পতালখনত জন্ম হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ তদন্ত বাবে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছে। তেওঁ লগতে হাস্পতাল কৰ্তৃপক্ষক ততালিকে CCTV ফুটেজ পৰীক্ষা কৰিবলৈ আৰু এখন তদন্ত কমিটি গঠন কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। এই ঘটনাত দোষী সাব্যস্ত লোকক কঠোৰ শাস্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।
GMCHত যিটো ঘটনা হ'ল যথেষ্ট দুখজনক। মই অলপ আগতে প্ৰিন্সিপালৰ লগতো কথা পাতিছো। এনেকুৱা ইউজুৱেলি নহয়, তাতে CCTV আছে। গতিকে মই পুলিচকো কৈছো যে CCTV পৰীক্ষা কৰক আৰু এখন তদন্ত কমিটিও প্ৰিন্সিপালে নিৰ্মাণ কৰিছে। আৰু যিটো সন্তান কেঁচুৱা আমাৰ মাজৰ পৰা আঁতৰি গ'ল, আমিতো উভতাই দিব নোৱাৰো, কিন্তু পিতৃ মাতৃক যেনেদৰে সান্ত্বনা দিব পাৰো মই চেষ্টা কৰিম। বিষয়টো সঁচাকৈয়ে দুখদায়ক, বেদনাদায়ক, আৰু মই পাঁচনৈৰ পৰা গাড়ীত আহোঁতে সেইটোকে কথা পাতি আহি আছিলো প্ৰিন্সিপালৰ লগত। তেওঁ ক'লে কোনো বেছি পেচেণ্টো নাছিল বিচনাখনত, কেনেকে পৰি গল তেওঁলোকেও অলপ আচৰিত হৈছে, আৰু বোলে বহুত কেইটা বাচ্চা আছে পৰি গৈছে তেতিয়া বুজি পায়, তাতে ২৬টা বাচ্চাই আছিলে, গতিকে বেছিও নাছিলে। তথাপিতো কাৰো কথাক বিশ্বাস কৰিব নোৱাৰি আমি পুলিচ কমিশনাৰক কৈছো যে CCTV চাই অনুসন্ধান কৰক, যদি কোনোবাই কাৰোবাৰ দায়িত্ব ভাল কৰি নকৰা কাৰণে ঘটনা হল তেতিয়াহ'লে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।
বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী আৰু সুবক্তা চৌধুৰীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 1967 চনত অসম বিধানসভালৈ নিৰ্বাচিত চৌধুৰীয়ে 1978 চনত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজ্যৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত জাগৰণৰ সূচনা কৰাত অগ্ৰণী ভূমিকা লোৱা চৌধুৰী শৈশৱৰে পৰা নাট্যাভিনয়ৰ সৈতে জড়িত আছিল। কেইবাখনো নাটক ৰচনা কৰা লক্ষ্যধৰ চৌধুৰীয়ে একলব্য, নিমিলা অংক, ঠিকনা ইত্যাদি নাট্য সংকলন, অনুভৱ, মানুহ বিচাৰিকে ধৰি কেইবাখনো গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। ৰসিকতা আৰু বাগ্মিতা গুণৰ বাবে অগণন লোকৰ প্ৰিয় ভাজন হোৱা চৌধুৰীৰ পুণ্যতিথিত আজি বহুলোকে শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ মৃত্যুতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া এটা বাৰ্তাত অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনত লক্ষ্যধৰ চৌধুৰীৰ অৱদান অনন্য বুলি অভিহিত কৰে। তেওঁৰ বহুমুখী প্ৰতিভাই অসমৰ কেইবাটাও ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই গৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো অৰুণিমা গোস্বামীৰ ওচৰলৈ।
অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ দাবীৰে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা অৰ্থাৎ নেচৰ আহ্বানত আজি ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জিলা সদৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নেচৰ আহ্বান মৰ্মে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিবাদকাৰী সদস্যসকলে ভাৰত বাংলাদেশ সীমান্ত ছীল কৰা, অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰ, শুদ্ধ NRC, অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও দাবী তোলে। নেচৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে অসমৰ ভাষা, সংস্কৃতি, অৰ্থনীতিত পেলোৱা নেতিবাচক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰাৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি মন্তব্য কৰে।
আজি উত্তৰ পূৰ্বাঞ্চল জুৰি ঐক্যবদ্ধ প্ৰতিবাদ, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ আহ্বানত 7খন ৰাজ্যৰ ৰাজধানী চহৰত ঐক্যবদ্ধভাৱে প্ৰতিবাদ হৈছে আৰু দাবী এটাই যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ কৰিব লাগিব। অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্ব ৰক্ষা কৰিব লাগে। এই দাবী লৈ আজি 7খন ৰাজ্যই একেলগে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহৰ প্ৰতি আমাৰ স্পষ্ট দাবী যে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহক অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ হেঁচাৰ পৰা ৰক্ষা কৰাৰ কাৰণে ফলপ্ৰসূ পদক্ষেপ নোলোৱালৈকে উত্তৰ পূৰ্বাঞ্চল জুৰি এই সংগ্ৰাম অব্যাহত থাকিব। অসমত অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি এই সমস্যাটো সমাধান কৰিব লাগিব। টাইম বাউণ্ড একচন প্লেন লাগিব অসমৰ ক্ষেত্ৰত, উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত অবৈধ বাংলাদেশী বহিষ্কাৰৰ ব্যৱস্থা ল'ব লাগিব, ভাৰত বাংলাদেশ সীমান্ত ছিল কৰিব লাগিব আৰু ভাৰত বাংলাদেশ সীমান্ত শ্বুটেড ছাইট অৰ্থাৎ দেখা মাত্ৰেই গুলীয়াৰ নিৰ্দেশ দিব লাগিব। পশ্চিম প্ৰান্তত পাৰি ইয়াতো সেই ছিল কৰিব পাৰিব লাগিব। অসম আৰু ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ দিব লাগিব আৰু অসমত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি এই ৰক্ষা কবচ দিব লাগিব।
অসম বেডমিণ্টন সন্থাই অহা 20ৰ পৰা 30 আগষ্টলৈ ৰাজ্যৰ 4খন জিলাত অস্মিতা চিটি বেডমিণ্টন লীগৰ আয়োজন কৰিছে। সন্থাৰ সম্পাদক ওমৰ ৰচিদে আজি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে। প্ৰতিযোগিতাৰ খেলসমূহ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ে দেশত মহিলা খেলুৱৈসকলৰ প্ৰতিভা বিকাশ আৰু উত্তৰণৰ লক্ষ্যৰে অস্মিতা আঁচনি গ্ৰহণ কৰি বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এইবাৰৰ প্ৰতিযোগিতাত ছোৱালীৰ 15, 17 আৰু 19 বছৰ অনুৰ্ধ একক শাখাৰ খেলসমূহ অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। BTC পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। পহিলা ভাদত ৰাজ্যজুৰি ভকত বৈষ্ণৱৰ হৰিনাম কীৰ্তন। উৰিয়ামঘাটত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত নাগালেণ্ডৰ একাংশ লোকৰ বাধা প্ৰদান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত নৱজাতকৰ মৃত্যু, উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা। আৰু অসম বেডমিণ্টন সন্থাৰ উদ্যোগত অহা 20 আগষ্টৰ পৰা 4খন জিলাত অস্মিতা চিটি বেডমিণ্টন লীগ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।